এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰি পঢ়িছো কুমাৰ ডেভিড দাসে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ কালি নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানত দেহাৱসান হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 92 বছৰ। বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত বৰ্ষীয়ান ৰাজনীতিকগৰাকী কালি সন্ধিয়া নিজ বাসভৱনত হঠাৎ সংজ্ঞাহীন হৈ পৰাৰ পাছত নিশা 8 বজাত তেওঁক জটিল অৱস্থাত চিকিৎসালয়খনৰ জৰুৰীকালীন বিভাগত ভৰ্তি কৰোৱা হয়। অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ সূত্ৰই প্ৰকাশ কৰা মতে চিকিৎসকৰ সকলো ধৰণৰ প্ৰচেষ্টা বিফল হোৱাত নিশা 9:51 বজাত তেওঁৰ মৃত্যু হোৱা বুলি ঘোষণা কৰা হয়। মৃত্যুৰ সময়ত প্ৰয়াত প্ৰধানমন্ত্ৰীয়ে পত্নী গুৰচৰণ কৌৰ আৰু 3গৰাকী জীয়ৰীক এৰি থৈ যায়। প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাও চৰকাৰৰ দিনত ডঃ সিঙে বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 1991 চনৰ অৰ্থনৈতিক সংস্কাৰৰ ৰূপকাৰ হিচাপে বিবেচিত ডঃ সিঙে 2004 চনৰ পৰা 2014 চনলৈ কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰৰ সময়ত 2টা কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ সিঙৰ বিয়োগত 7দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি হ'বলগীয়া সকলোবোৰ চৰকাৰী কাৰ্যসূচী বাতিল কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেকে ধৰি অন্যান্য কেন্দ্ৰীয় মন্ত্ৰী তথা বিভিন্ন দলৰ ৰাজনৈতিক নেতাসকলে ডঃ মনমোহন সিঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। নৱবৰ্ষৰ প্ৰথম দিনটোতে ৰাজ্য চৰকাৰে জনসেৱাৰ কেইবাটাও কাম আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে অৱগত কৰিছে। সেই অনুসৰি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ আবেদনৰ পৰ্টেল অহা 1 জানুৱাৰীতে মুকলি কৰা হ'ব। ইতিমধ্যে 1,54,000 জনে ইয়াৰ বাবে নাম পঞ্জীয়ন কৰিছে। এইবাৰ চৰকাৰে 75,000 যুৱক যুৱতীক এই আঁচনিৰ জৰিয়তে প্ৰথম কিস্তিৰ 1,00,000 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব। ইয়াৰ পূৰ্বে প্ৰথম পৰ্যায়ত 25,000 যুৱক যুৱতীক 1,00,000 টকাকৈ দিয়া হৈছিল। প্ৰথম পৰ্যায়ত ধন লাভ কৰাসকলৰ কাম পৰীক্ষা কৰি বাকী থকা 1,00,000 টকা প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে অহা 1 জানুৱাৰীতেই চৰকাৰী কৰ্মচাৰীৰ বাবে নতুন বীমা আঁচনি ৰূপায়ণৰ জৰিয়তে কেইবাটাও বেংকৰ লগত ৰাজ্য চৰকাৰে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিব বুলি অৱগত কৰে। আনহাতে চৰকাৰী কৰ্মচাৰীৰ নিজৰ মাজতেই বুজাবুজিৰে বদল হ'ব পৰা পৰ্টেলটো নতুন বছৰৰ প্ৰথম দিনটোতেই মুকলি কৰাৰ কথা ব্যক্ত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে 2 মাহৰ ভিতৰত ইচ্ছুক সকলোকে আবেদন কৰিবলৈ আহ্বান জনায়। ছফ্টৱেৰৰ জৰিয়তে এই কাম কম সময়ৰ ভিতৰতে কৰ্মচাৰীৰ নিজৰ অনুমতিত সমাধান কৰা হ'ব বুলি তেওঁ কয়। মিছন বসুন্ধৰা 3ৰ আবেদনৰ অন্তিম দিন অহা 31 ডিচেম্বৰ হোৱাত মুখ্যমন্ত্ৰীয়ে শৈক্ষিক, সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানসমূহক সময়মতে আবেদন কৰাৰ বাবেও আহ্বান জনায়। ইতিমধ্যে ৰাজ্য চৰকাৰে পূৰ্বৰ নিয়ম শিথিল কৰাৰ কথাও তেওঁ উনুকিয়ায়। তেওঁ লগতে আৰক্ষীৰ লিখিত পৰীক্ষা আৰু অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ ফলাফল অহা 2025 বা 2026 মাৰ্চৰ ভিতৰতে ঘোষণা কৰা হ'ব বুলি ব্যক্ত কৰে। লগতে মুখ্যমন্ত্ৰীয়ে 2025 বৰ্ষটো কিতাপৰ বৰ্ষৰূপে পালন কৰাৰ বিষয়ে ব্যক্ত কৰি 1 জানুৱাৰীৰ পৰা এই আৰম্ভ হ'ব বুলি ঘোষণা কৰে। অসমত এক গ্ৰন্থৰ বিপ্লৱ গঢ়ি তুলিবলৈ তেওঁ ৰাজ্যক সহযোগ কৰিবলৈ আহ্বান জনোৱাৰ লগতে নতুন প্ৰজন্মৰ বাবে ইতিবাচক সমল আগবঢ়াব পৰা গ্ৰন্থ ৰচনা কৰিবলৈ লেখক সমাজক অনুৰোধ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ডিব্ৰুগড়ৰ মানকটাস্থিত কছাৰীবাৰী পুবেৰণ সংঘৰ সাংস্কৃতিক কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। সংসদৰ স্থানীয় এলেকা উন্নয়ন পুঁজিৰে নিৰ্মাণ হ'বলগীয়া এই কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন কৰি শ্ৰীসোণোৱালে সমগ্ৰ অঞ্চলটোতেই কলা সংস্কৃতিৰ উৎকৰ্ষ সাধনৰ দিশত ই এক গুৰুত্বপূৰ্ণ প্ৰাণকেন্দ্ৰ হিচাপে কাম কৰিব বুলি আশা প্ৰকাশ কৰে। পথ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে যান বাহন আইন উলংঘাকাৰী আৰু সুৰাপায়ী চালকৰ বিৰুদ্ধে ডিব্ৰুগড় জিলাৰ বিভিন্ন স্থানত অভিযান অব্যাহত আছে। কালি নিশা যান বাহন আৰক্ষী আৰু পৰিবহণ বিভাগে টিংখং, দুলীয়াজান, নামৰূপ, পানীমুদী 3আলি, খনিকৰ 4আলি আদি বিভিন্ন স্থানত যৌথভাৱে অভিযান চলায়। জিলাখনৰ আবকাৰী বিভাগে টিংখং আৰক্ষী চকীৰ অন্তৰ্গত কেইবাখনো হোটেল আৰু ধাবাত অভিযান চলাই অবৈধভাৱে সুৰা বিক্ৰী কৰা ধাবা, হোটেল আৰু গেলামালৰ দোকান 3খন 7 দিনৰ বাবে চিল কৰে। আমাৰ এতিয়াৰ বাতৰিত ইমানেই।